أَيَوَدُّ أَحَدُكُمْ أَن تَكُونَ لَهُ جَنَّةٌ مِّن نَّخِيلٍ وَأَعْنَابٍ تَجْرِي مِن تَحْتِهَا الْأَنْهَارُ تجري من تحتها الأنهار له فيها من كل الثمرات وأصابه الكبر وله ذرية ضعفاء وله ذرية ضعفاء فأصابها إعصار فيه نار فاحترقت كذلك يبين الله لكم الآيات لعلكم تتفكرون
তোমালোকৰ কোনোবাই বিচৰানে যে তাৰ বাবে খেজুৰ আৰু আঙুৰৰ এখন উদ্যান হওক যাৰ মাজেৰে নদী প্ৰবাহিত থাকিব লগতে সেই উদ্যানত তাৰ বাবে সকলো ধৰণৰ ফল মূল থাকক তেনে অৱস্থাতে তাক বাধ্যকৈ পাব আৰু ইপিনে তাৰ কিছুমান দুৰ্বল সন্তান সন্ততিও থাকিব এনেকুৱা পৰিস্থিতিত তার এই উদ্যানৰ ওপৰত এটা অগ্নিসহ প্ৰচণ্ড ঘূৰ্ণী বতাহ আহি উদ্যানখন দাহ কৰি যাব এইটো তোমালোকৰ কোনোবাই বিচৰা নে এইদৰে আল্লাহে তেওঁৰ নিদৰ্শনসমূহ তোমালোকৰ বাবে সুস্পষ্টভাৱে ব্যক্ত কৰে যাতে তোমালোকে চিন্তা ভাৱনা কৰা আৰু গৱেষণা কৰা।